গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ নিৰ্বাচিত উদ্যোগীক আনুষ্ঠানিকভাৱে বিত্তীয় অনুদান প্ৰদান, ৰাজ্যত চলি থকা বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি হোজাই আৰু ধুবুৰী জিলাত কেইবাটাও প্ৰকল্পৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন, আসন্ন লোকসভা নিৰ্বাচনত অসমৰ 4খন আসনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা, ধুবুৰীৰ গৌৰীপুৰত 4-লেনযুক্ত পথৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে 431,15,00,000 টকা অনুমোদন জনোৱা বুলি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ, সমগ্ৰ দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2 টকাকৈ হ্ৰাস আৰু 2023 বৰ্ষৰ সাহিত্য একাডেমী অনুবাদ বঁটা ঘোষণা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ নিৰ্বাচিত উদ্যোগীসকলক আনুষ্ঠানিকভাৱে বিত্তীয় অনুদান প্ৰদান কৰিব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ ডঃ শৰ্মাই ষ্টাৰ্টআপ উদ্যোগীসকলক 11 কোটি টকাৰ বিত্তীয় অনুদান প্ৰদান কৰিব। আনহাতে একেটা অনুষ্ঠানতে 7টা বৃহৎ সংস্থাৰ সৈতে মুঠ 2,050 কোটি টকাৰ বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ দ্বাৰা আয়োজিত হ'বলগীয়া এই অনুষ্ঠানত 6,500 গৰাকী উদ্যমী যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব। ৰাজ্যত চলি থকা বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি হোজাই আৰু ধুবুৰী জিলাত কেইবাটাও প্ৰকল্পৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হোজাই জিলাৰ শংকৰদেৱ নগৰ খেলপথাৰত আজি দুপৰীয়া 127 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া কঠীয়াতলী কামপুৰ যমুনামুখৰ পৰা দবকালৈ যোৱা পথৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। জিলাখনৰ 268 কোটি টকা ব্যয় সাপেক্ষে অন্যান্য 6টা প্ৰকল্প উদ্বোধন কৰা হ'ব। ইপিনে ধুবুৰী জিলাত বিলাচীপাৰা পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকিব। এই প্ৰকল্পৰ বাবে 33 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। ইপিনে 275 কোটি টকা ব্যয় সাপেক্ষে আন 88টা প্ৰকল্পৰ উদ্বোধন তথা নিৰ্মাণ কাৰ্য অব্যাহত আছে। জিলাখনৰ উন্নয়নৰ বাবে মুঠ 308 কোটি টকা ব্যয় কৰা হ'ব। আসন্ন লোকসভা নিৰ্বাচনত অসমৰ 4খন আসনৰ বাবে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সেই অনুসৰি কোকৰাঝাৰ সমষ্টিৰ বাবে গৌৰীশংকৰ শৰণীয়া, বৰপেটা সমষ্টিৰ বাবে আব্দুল কালাম আজাদ, লখিমপুৰত ঘনকান্ত চুতীয়া আৰু শিলচৰত ৰাধাশ্যাম বিশ্বাসক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত হোৱা ভিৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে আজিৰে পৰা কামৰূপ মহানগৰ জিলাৰ অধীনত 4টাকৈ উপজিলা কাৰ্যালয় মুকলি কৰিব। ইয়াৰ অধীনতে 4খন উপজিলাও গঠন কৰা হ'ব। এই 4খন উপজিলা দিছপুৰ চেণ্ট্ৰেলৰ অন্তৰ্গত জালুকবাৰী, নিউ গুৱাহাটী, মধ্য গুৱাহাটী আৰু ডিমৰিয়াত গঠন কৰা হ'ব। কালি দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই তথ্য প্ৰদান কৰি কয় যে এই উপজিলাসমূহৰ অতিৰিক্ত জিলা আয়ুক্তসকলে বিভিন্ন ধৰণৰ দৈনন্দিন কাম কাজ সম্পাদন কৰিব। উপজিলাসমূহত লগতে ৰেচন কাৰ্ড, ভূমি সম্পৰ্কীয় কামকে ধৰি সকলো ধৰণৰ কাম নিষ্পত্তি কৰা হ'ব। গ্ৰামাঞ্চলত লুকাই থকা ক্ৰীড়া প্ৰতিভাসমূহক উলিয়াই অনাৰ লক্ষ্যৰে ডিব্ৰুগড়ৰ প্ৰতিটো বিধানসভা সমষ্টিতে 1খনকৈ গ্ৰাম্য ষ্টেডিয়াম স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে মন্ত্ৰালয়ৰ অধীনস্থ ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডে ইয়াৰ সামাজিক দায়বদ্ধতা পুঁজিৰ পৰা এই সমষ্টিসমূহত 1 কোটিকৈ টকা ব্যয়েৰে 1খনকৈ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কালি জিলাখনৰ কেইবাটাও সমষ্টিত এনে গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। এই কাৰ্যসূচীৰ অধীনত মন্ত্ৰীগৰাকীয়ে লাহোৱাল সমষ্টিৰ লাহোৱাল উচ্চ ইংৰাজী বিদ্যালয়ৰ খেলপথাৰ, নাহৰকটীয়া সমষ্টিৰ চাঁচনি বাঁহধাৰী খেলপথাৰ, দুলীয়াজান সমষ্টিৰ ভাদৈ পাচালিৰ চিচিয়া বকুলনি আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰ, তিনিচুকীয়া সমষ্টিৰ হুগ্ৰীজান খেলপথাৰ, টিংখাং সমষ্টিৰ টিপমীয়া এল পি স্কুল খেলপথাৰ আৰু খোৱাং সমষ্টিৰ নতুন বলাই জনজাতি স্কুলৰ খেলপথাৰত 1খনকৈ গ্ৰাম্য ক্ৰীড়া ষ্টেডিয়াম প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত স্থানীয় বিধায়ক, বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেডৰ উচ্চস্তৰৰ বিষয়াসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী সৌৰভৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত ৰাজসাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। তেওঁ কয় যে ঘৰত সৌৰশক্তিৰ জৰিয়তে 1 কিলোৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সৌৰ প্লেট স্থাপনৰ বাবে গ্ৰাহকে মাত্ৰ 5,000 টকাৰ এককালীন খৰচ কৰিব লাগিব। বাকী খৰচৰ 30,000 টকা কেন্দ্ৰীয় চৰকাৰে আৰু 15,000 টকা রাজ্য সরকারে রাজ সাহায্য হিসাবে প্রদান করব। একদরে 2 কিলোওয়াট বিদ্যুৎ উৎপাদনের বাবে গ্রাহকে মাত্র 10,000 টাকা আর 3 কিলোওয়াট বা ততোধিক বিদ্যুৎ উৎপাদনের বাবে 27,000 টাকা খরচ করলে হব। আনহাতে রাজ্য সরকারের কর্মচারী সকলে ভারতীয় স্টেট ব্যাংকের পৰা 3 কিলোওয়াট পর্যন্ত ঋণত 1% সুতত সরকার সাহায্য লাভ করব পারিব। ইচ্ছুক গ্রাহক সকলে pmsuryaghar.gov.in পঞ্জীয়ন আর রাজ সাহায্য লাভের বাবে আবেদন করব পারিব। নির্বাচন আয়োগে ভারতীয় স্টেট ব্যাংকের পৰা লাভ করা নির্বাচনী বন্ডর তথ্য আয়োগের ওয়েবসাইটত আপলোড করেছে। ভারতীয় স্টেট ব্যাংকে উচ্চতম ন্যায়ালয়ের নির্দেশ অনুসরি যা 12 ফেব্রুয়ারি নির্বাচন আয়োগক নির্বাচনী বন্ডর তথ্য যোগান ধরেছিল। pci.gov.in/candidate ওয়েবসাইট যোগে এই তথ্য সমূহ চাব পৰা যাব। রাজ্য শিক্ষানুষ্ঠানসমূহের নিরন্তর বিকাশের বাবে সরকারে গ্রহণ করা বিভিন্ন পদক্ষেপের অংশ হিসাবে নগাঁও জেলার 4 শিক্ষানুষ্ঠানে আন্তঃগাঁথনি উন্নয়নের ক্ষেত্র বিশেষ পুঁজির অনুমোদন লাভ করেছে। সেই অনুসরি বিদ্যালয়সমূহের আন্তঃগাঁথনি উন্নীতকরণের অভিলাষী আঁচনির অধীনত নগাঁও বটদ্রবা সমষ্টির প্রায় 29 কোটি টাকা ব্যয় সাপেক্ষে 4 বিদ্যালয়ক আদর্শ বিদ্যালয় হিসাবে গড়ি তোলা হব। সমষ্টিটোত এই আঁচনির অধীনত অন্তর্ভুক্ত হওয়া বিদ্যালয়সমূহ হয়েছে ভয়বরগাঁও উচ্চ মাধ্যমিক বিদ্যালয়, খেনচুয়া অমৰ বৰকাকতি হাইস্কুল, বটদ্রবা শ্রী শ্রী শঙ্করদেব হাইস্কুল আর তেলিয়া প্রতিষ্ঠিত হয়বরগাঁও আদর্শ উচ্চ বিদ্যালয়। ইয়াৰে হয়বরগাঁও আদর্শ উচ্চ মাধ্যমিক বিদ্যালয়ের আন্তঃগাঁথনি উন্নয়ন প্রকল্পের আধারশিলা স্থাপনের কাম ইতিপূর্বে সম্পন্ন হওয়ার বিপরীতে কালি আন 3 শিক্ষানুষ্ঠানের আন্তঃগাঁথনি উন্নয়ন প্রকল্পের আধারশিলা স্থাপন করা হয়। রাজ্য সরকারে দেশের ভিতরতে পোনপ্রথমবার রাজ্যের যান বাহনের গরাকী সকলক ঘরতে বহি 50 অধিক সেবা অনলাইন যোগে উপলব্ধ করার আজিরেপরা পরিবহনের বিশেষ জনসেবা পষেক পালন করেছে। এই বিশেষ জনসেবা পষেকত বাহনের বীমা, ফিটনেস, পারমিট, প্রদূষণ আর বকেয়া সহ যাবতীয় সকল কর পরিশোধের প্রমাণপত্রের ব্যবস্থা করা হব। এনে সেবাসমূহ সঠিকভাবে গ্রহণ করব নোৱাৰা সকলক বিশেষভাবে সহায় সহযোগিতা আগবঢ়ার উদ্দেশ্যে পরিবহন বিভাগের উদ্যোগত এনে ব্যবস্থা গ্রহণ করা হয়েছে। যোৱা 2 সপ্তাহত বিভিন্ন ধরনের বাহনের সহস্রাধিক ওজর আপত্তি নিষ্পত্তি করার অন্তত আজিরেপরা গুৱাহাটীত ঘরে ঘরে গৈ যান বাহন বিষয়ক সমস্যা থিতাতে সমাধান করা হব। আপনাদের আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্র সরকারে ধুবুরী জেলার গৌরীপুরত 4-লেনযুক্ত পথর নির্মাণের বাবে 421,15,00,000 টাকার অনুমোদন জানাইছে। 17 রাষ্ট্রীয় ঘাইপথর কাষত 9 কিলোমিটারকৈ অধিক দৈর্ঘ্যর বাইপাস নির্মাণের বাবে এই ধরনের অনুমোদন দিয়া হয়েছে। ডুমরদহরপরা বলদমারাল এই 4-লেনযুক্ত ঘাইপথট নির্মাণ করা হব। কেন্দ্রীয় পথ পরিবহন মন্ত্রী নীতিন গাডকারিয়ে এই বিষয়ে ঘোষণা করেছে। সমগ্র দেশত পেট্রোল আর ডিজেলের মূল্য প্রতি লিটারত 2 টকা হ্রাস করা হয়েছে। এই নতুন হার আজি পুয়া 6 বজাৰ প্রযোজ্য হয়েছে। পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রালয়ে সামাজিক মাধ্যমযোগে কৈছে যে ইয়ার ফলত উপভোক্তাসকল অধিক ব্যয় কৰিবলৈ সমর্থ হব আর ডিজেল চালিত সামগ্রী কঢ়িয়া 58,00,000 গধুর যানবাহন, 6 কোটি 4-চকীয়া আর 27 কোটি 2-চকীয়া বাহনের পরিচালন ব্যয় হ্রাস পাব। অনুবাদের ক্ষেত্র অসাধারণ অবদানের স্বীকৃতিস্বরূপে 2023 সাহিত্য একাডেমি অনুবাদ বঁটা ঘোষণা করা হয়েছে। নতুন দিল্লীত অনুষ্ঠিত একাডেমির কার্যনির্বাহক পরিষদের বৈঠকত এইবারের সাহিত্য একাডেমি অনুবাদ বঁটার 24 গ্রন্থ বাছনি করা হয়। 2017 1 জানুয়ারির 2021 31 ডিসেম্বর অনুবাদ করা গ্রন্থর মাজের এই 24 গ্রন্থ বাছনি করা হয়েছে। ভাষাভিত্তিক 3-জনীয় বাছনি সমিতির পরামর্শের ভিত্তিত এই গ্রন্থসমূহ মনোনীত করা হয়। উল্লেখযোগ্য যে এইবেলি এই বঁটার বাবে অসমর লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে অনুবাদ করা মূল জীবন্ত শীর্ষক গ্রন্থখন মনোনীত হয়েছে। এই গ্রন্থখন ইংরাজি ভাষার ওয়ান্স আপন এ লাইফ বার্ন কারি এন্ড ব্লাডি রেগ এ মেমর শীর্ষক গ্রন্থখনের অসমীয়া ভাষান্তর। আনহাতে অম্বিকাগিরি হাজুয়ারীর দ্বারা পূরবী বরমুদৈ রচিত শান্তনু কুলনন্দন নামৰ উপন্যাসখনৰ বড়ো ভাষালৈ অনুদিত গ্রন্থখনো এই বঁটার বাবে নির্বাচিত হয়েছে। চলিত বর্ষর শেষর ফালে একটা বিশেষ অনুষ্ঠানত গ্রন্থসমূহর অনুবাদক সকলক এই বঁটা প্রদান করা হব। এই বঁটাত আছে 50,000 টাকার নগদ ধন আর তাম্রপত্র। বিটিআর প্রশাসনে কালি নবনির্বাচিত 32 লোকের মাজত নিযুক্তিপত্র বিতরণ করে। ইয়ারে ভিতর বড়োলেন্ড স্বায়ত্তশাসিত পরিষদের সচিবালয়ত নিযুক্তি লাভ করা 12 স্টেনোগ্রাফারের 20 কনিষ্ঠ প্রশাসনিক সহকারীও আছে। কোকরাঝাৰৰ BTCLA সভাগৃহত অনুষ্ঠিত এটি বিশেষ অনুষ্ঠানত বিটিআর প্ৰশাসনে লগতে 166গৰাকী শিক্ষক আৰু বিটিআৰৰ অধীনৰ প্ৰাদেশিককৃত উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাউন্সিলৰৰ পদোন্নতিৰ নিৰ্দেশাৱলীও বিতৰণ কৰে। বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, ৰাজ্যসভাৰ সাংসদ ৰংৱাৰা নাৰ্জাৰী, চিডলীৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 31 সংখ্যক দীক্ষান্ত সমাৰোহ আজি বিশ্ববিদ্যালয়ৰ অভিৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত হ'ব। ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাচন কাটাৰীয়াই অংশগ্ৰহণ কৰিবলগীয়া দীক্ষান্ত সমাৰোহত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ৰোপাৰ সঞ্চালক তথা ভাৰতীয় প্ৰযুক্তি বিজ্ঞান প্ৰতিষ্ঠান গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ৰাজীৱ আহুজে দীক্ষান্ত ভাষণ দিব। ৰাজ্য চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে বৃহৎ সাফল্য লাভ কৰিছে। কাছাৰ জিলাৰ লোকনাথপুৰৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে কালি 12 কিলোগ্ৰাম হেৰইন জব্দ কৰে। আৰক্ষীৰ এটা সূত্ৰই জানিবলৈ দিয়া মতে কাছাৰ আৰক্ষীয়ে জিলাখনৰ ধলাই থানাৰ অধীনৰ লোকনাথপুৰৰ এটা ঘৰত 2 টন পৰিমাণৰ হেৰইন মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল। গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পাছতে আৰক্ষী অধীক্ষক নুমল মহাতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হেৰইন মজুত কৰি ৰখা ঘৰটোত অতৰ্কিতে অভিযান চলায়। অভিযানকালত আৰক্ষীয়ে প্ৰায় 110 কোটি টকা মূল্যৰ 12 কিলোগ্ৰাম হেৰইন জব্দ কৰিবলৈ সমৰ্থ হয়। আনহাতে হেৰইনখিনি মজুত কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে 2গৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। এই সফলতাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাছাৰ আৰক্ষীক সামাজিক মাধ্যমযোগে উচ্চ প্ৰশংসা কৰে। ইপিনে কৰিমগঞ্জ জিলাৰ আৰক্ষী বিভাগৰ পৰিচালনাত আজি পুৱা 11 বজাত জিলাখনৰ জুনিটিলাস্থিত আৰক্ষী সংৰক্ষিত চৌহদত আনুষ্ঠানিকভাৱে ড্ৰাগছ ধ্বংস কৰা হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইণ্ডোৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি পূব মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ যুৱ আৰু এলিট শাখাত অসমৰ খেলুৱৈসকলে প্ৰত্যাশিতভাৱে অগ্ৰগতি লাভ কৰিছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ লগতে ভাৰতীয় বক্সিং ফেডাৰেচনৰ সহযোগত অসম বক্সিং সংস্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ এলিটৰ লগতে ল'ৰা তথা ছোৱালীৰ যুৱ শাখাত এতিয়ালৈকে অসমৰ 22গৰাকী খেলুৱৈয়ে দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰগতি লাভ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে অংকুৰ জ্যোতি শৰ্মাই।
নাগৰিকত্ব সংশোধনী আইন কা কেতিয়াও প্ৰত্যাহাৰ কৰা নহয় বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি এক সাক্ষাৎকাৰত মত প্ৰকাশ কৰিছে। এই বাতৰিটো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন আগশাৰীৰ বাতৰি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমত এতিয়ালৈকে প্ৰায় 4000 ভুৱা ফাৰ্মাচিষ্টৰ পঞ্জীয়ন বাতিল হৈছে আৰু বিভিন্ন ঠাইত এতিয়াও পাইকাৰী অনুজ্ঞাপত্ৰ লৈ খুচুৰা ফাৰ্মাচীৰ ব্যৱসায় চলাই থকা হৈছে। এই সন্দৰ্ভত বনবাহন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম চৰকাৰে পবিথুৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিচয় আৰু সংৰক্ষণ প্ৰত্যাহাৰ কৰাৰ ঘোষণাত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। এই বাতৰিটো দৈনিক জনভূমিৰ কাকতে প্ৰকাশ কৰিছে। একেটা বাতৰিত আমাৰ অসম কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এখন ৰাষ্ট্ৰ এক নিৰ্বাচন সমিতিয়ে কালি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক প্ৰতিবেদন দাখিল কৰিছে। এই বাতৰিটো প্ৰায় এখন কাকতে আলোকচিত্ৰসহ স্থান দিছে। ৰাজ্যজুৰি কাৰ বিৰোধী আন্দোলন অব্যাহত আছে আৰু কালি আছামৰ কি সংগঠনে কলা পতাকা উৰুৱাই বিক্ষোভ সাব্যস্ত কৰা বাতৰিত আজি প্ৰকাশিত পাৰিকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিয়া পৰিলক্ষিত হৈছে। ভাৰতত কাৰ্বিৰোধৰ পিছতে বাংলাদেশত হিন্দু নিৰ্যাতন বৃদ্ধি পাইছে বুলি বাংলাদেশৰ হিন্দু মহাজোঁটৰ মহাসচিব গোবিন্দ চন্দ্ৰ প্ৰামাণিকৰ উদ্ধৃতি দি অসমৰ প্ৰতিদিন কাকতে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে ৰাজহুৱা কৰা নিৰ্বাচনী বণ্ডৰ লেনদেনৰ তথ্যত বণ্ডৰ জৰিয়তে লাভ কৰা ধনৰ শীৰ্ষত বিজেপি আৰু দ্বিতীয় আৰু তৃতীয় স্থানত কমে তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দল আছে। এই বাতৰিটো প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 2024ৰ বিধানসভাৰ ফলাফলত শিৱসাগৰ, ডিব্ৰুগড় আৰু যোৰহাট জিলাই ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা বাতৰিটোও প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। যোৱা দুবছৰ ৰাজ্য চৰকাৰে 60,000 কোটি টকাৰ বিনিয়োগ প্ৰস্তাৱ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দা চেণ্টিয়ান কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ অনুদানত গুৱাহাটী, বৰপেটা, বিহাৰ, উত্তৰ প্ৰদেশত 40 কোটি টকাৰ বিদেশী ভূমি জব্দ, ৰাজ্য চৰকাৰৰ মৰ্যাদা মানচ 50% বৃদ্ধি, 2জন নিৰ্বাচন আয়ুক্ত নিযুক্ত, প্ৰায় প্ৰমাণৰ বাবে পৰ্টেলযোগে জনসাধাৰণে জনাব পাৰিব আবেদন, মহাগাঁৱত পৰি আঘাতপ্ৰাপ্ত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, দুটকাকৈ কমিল পেট্ৰল ডিজেলৰ দাম ইত্যাদি। এয়া আছে গুৱাহাটীৰ পৰা আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু বলকন।
বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি চুটি পুনৰবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আজি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ নিৰ্বাচিত উদ্যোগীক আনুষ্ঠানিকভাৱে বিত্তীয় অনুদান প্ৰদান, ৰাজ্যত চলি থকা বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি হোজাই আৰু ধুবুৰী জিলাত কেইবাটাও প্ৰকল্পৰ উদ্বোধন, শিলান্যাস আৰু ভূমিপূজন।